evening, Ito Agashvani Kohima. Samlaga Khobopuriya Sim Kongnaula. Pohila headlines. Prime Minister aru Senior BJP Leader Narendra Modi Prakosi, Congress aru Itilukuti Satya Kanba, Major Political Labkarni Constitution to Hatia Hisabi Chalabali Koshish Kuria Se. AICC General Secretary R.S. Surjewala Prakosi, India Laka Constitution Ethos, Pluralism, Diversity, Alak Alak Ethnicity Kanto, BJP aru RSS Laka Hamla Nichiti Thakia Se. আহি থাকে লোকসভা ইলেকশনটি ভাগ নালৈ কেন হাতে থাকে বলে সব কর্মক বসিখান লগা আম খান পরা ফেসলা বানাইছে আর ইউনিয়ন পাবলিক সার্ভিস কমিশন এক্সামিনেশন 2023 নাগাল্যান্ড পরা চারজনই পাস হয়েছে ইতিয়া পুরা খবর প্রাইম মিনিস্টার আর সিনিয়র বিজেপি লিডার নরেন্দ্র মোদী বা কৈছে কংগ্রেস আর ইটলকুটি সাতিয়া খান বা নিজ পলিটিক্যাল লাভ করণে কনসিডারেশন একটা হাতিয়া হিসাব চলা বলে কোশিশ করে আছে গান্ধী মেদান গায়া বিহারে আজি পুজো একটা পাবলিক মিটিংটি কথা করে মোদী বা কৈছে অপজিশন পার্টি খান বা মিশ্র কথা কই কিনা বিজেপি বা কনসিডারেশন বদলি করে দিব আছে বলে কয়ে থাকে আছে তার পর বিশ্বাস জানাই দিছে কে কোনো বা কনসিডারেশন বদলি করে দিব না পারিব তার পর কৈছে বিজেপি বা কনসিডারেশন লাগা আসলি আত্মা তো মানুকান্না যদি রাখে কিনা দেশটি ন্যাশনাল কনসিডারেশন দিন ইনস্টিটিউশনালাইজ করে দিব কোশিশ করে আছে প্রাইম মিনিস্টার বা কৈছে কে অপজিশন লাগা চালাক তো ইলেকশন সি ভোট দিয়ার পর দেশ লাগা মানুকান্নি হারাই দিব আছে অল ইন্ডিয়া কংগ্রেস কমিটি জেনারেল সেক্রেটারি আর এস সুরজিওয়ালা পরা কৈছে ইন্ডিয়া লাগা কনস্টিটিউশন এটোস প্লারেলিজম ডাইভার্সিটি আর আলাগ আলাগ ইথনিসিটি তো বিজেপি আর আর এস এস লাগা হামলা নিজিতে থাকে আছে একটা ইলেকশন র্যালি ডিমাপুর ডিস্ট্রিক্টে আজি কথা করে সুরজিওয়ালা পরা কৈছে সব মানুকান বা একিলগতি মিলাই কিনা খাড়া হবলে জমিদার থাকে আছে আর কোন শাতানি কাম পরা ইন্ডিয়া তো আলাগ আলাগ ভাগ করে দিব না পারিব তারপর কৈছে কি এম ডি পি পি বিজেপি মডেল দো ডিকটেট জবরদস্তি আর ধমকি আছে কিন্তু কংগ্রেস মডেল দো মরম কথাবার্তা শুনিয়া আর সলিউশন বিচারে আছে সুরজিওয়ালা পরা কৈছে কি কংগ্রেস পার্টি বা কনস্টিটিউশন লাগা আর্টিকল 371A জোন টুকরা নাগা ট্রেডিশনস কালচার্স কাস্টমারি ল আর প্র্যাকটিসেস আর মাটি লাগা ওনারশিপ আর ট্রান্সফার করিয়া পরা বাজায় রাখি আছে কিন্তু বিজেপি পরা কনস্টিটিউশন বদলি করে দিব ইচ্ছা আছে তারপর কৈছে কি মোদী সরকার বা মিয়ানমারের লগতে ফ্রি মুভমেন্ট এগ্রিমেন্ট হাতাই দিব আর সিমোনা কান্ত নাগাল্যান্ড আর দুসরা কনসার্ন স্টেটস লাগা মানুকান লাগা মঞ্জুর না লয় কিনা বন্ধ করে দিব ইচ্ছা আছে জমা করে থাকি এখন লগতে কথা করে নাগাল্যান্ড বা কংগ্রেস ক্যান্ডিডেট এসিপল রঞ্জানের পরা কৈছে চিফ মিনিস্টার নিফিউরির পরা কোয়াডো তাই বা মানুকান কারণে খাড়া করে আছে আর বিজেপি তো এন্টি খ্রিস্টান আছে কোয়াডো মিশা আছে বলে কয়ে থাকি আছে ডেপুটি চিফ মিনিষ্টার টি আর জেলিয়াং পরা কংগ্রেস পরা ধরম কার্ড চলাই আছে কোয়াদে জামিয়ার পরা কৈছে তাই এলাকার ধরম তো ধমকি নিচিতে থাকিয়া কারণে তাই বা ইস্যুটো ওলাই দিয়ে আছে বলে কয়েছে আহি থাকে লোকসভা ইলেকশনটি সব কন্যাক বসিখান লাগা আউস ইয়ানে রাজা খান পরা ভাগ নল বলে ফাসলা বানাইছে আজি একটা মিটিং কন্যাক ইউনিয়ন হেডকোয়ার্টার মন ডিস্ট্রিক্টে রাখি কিনা আং খান পরা কসম লয় কিনা ফেব্রুয়ারি 2024 চিন মহ ইস্ট নাগাল্যান্ড পিপলস অর্গানাইজেশন ইউএনপিও রেজলিউশন আর 23rd March 2024 কন্যাক ইউনিয়ন রেজলিউশন হিসাব ইলেকশন পর হাতে রাখিব আছে মিনিষ্ট্রি অফ ফর্ম এফেয়ার্স পর ইউএনপিও লোকদের ফ্রন্টিয়ার নাগা টেরিটরি দিব কসম দিয়াত স্টেট আর সেন্ট্রাল সরকার বা পঞ্চায়েত না দিয়া উপর প্রটেস করে বলে ফেসলা বানাইছে আং খান বা বিশ্বাস জানাই গেলা কন্যাক ইউনিয়ন কন্যাক সিভিল সোসাইটিস বা কি কদম উঠাব এইটো দিন মানি বলে আছে একই সময়তে চাউ ট্রাইবেল এপিক্স অর্গানাইজেশন বা টুইন সাংটাউন দিয়ে আজি আলাগ আলাগ মিটিং খান রাখি কিনা ইস্ট নাগাল্যান্ড জুরিসডিকশন ভিতর দিয়ে আহি থাকে লোকসভা ইলেকশন বা হাতাই রাখি বলে ফেসলা দিয়ে কথা করেছে মিটিং পর ফেসলা বানাই কিনা পলিটিক্যাল পার্টি খান লগতে ইএমপিওর পর রেজলিউশন এডপ্ট করে কিনা এই ইলেকশন দিয়ে ভাগ নালয় কিনা হাতে থাকি বলে ফেসলা দিয়ে মান করি বলে অনুরোধ করেছে মিটিং দিয়ে ইস্ট নাগাল্যান্ড লাগা আলাগ আলাগ সিভিল আর স্টুডেন্টস অর্গানাইজেশন বা ভাগ লয়েছে भारतीय जनता पार्टी बीजेपी लीडर और एडवाइजर फॉर सोइल और वाटर कंजर्वेशन और इनफॉरमेशन और पब्लिक रिलेशंस इनको एल एम चंद्रा आज कैसे स्टेट पर सेंट्रल मिला जोरा लगा भल जुड़ी तो रखने दरकार आए कहिमा एक प्रेस कन्फारेंस कथा कैसे सब 60 ML मिला कि डॉ चंदन मरी लगा कैंडिडेटर एंडोर्स कर लोकसभा नागालैंड रिप्रेजेंट कर आशा जाना कांग्रेस और गिरजा खान बीजेपी पार्टी खिलाफ निंदा कर जवाब दी गल तरह कैसे कि यह कथा तो मिसा आए इनकम कैसे कि कांग्रेस पार्टी लगा रिजन समय नागा मानुखान खिलाफ भावना नापरिया बिया काम बेसि कर दी और गिरजा खान कन्सिड्रेशन केम्प हिसाब से बनाय दी तरह कैसे कि कांग्रेस मेनिफेस्टो एल जी बी टी क्यू आई ए प्लस कम्यूनिटी लगा कपल्स मजदूरी सिविल यूनियन पायजान कर दी और कैसे यू तो ख्रिस्टानिटी खिलाफ आ इमकम कैसे बीजेपी पार्टी पर होमोसेक्सुअलिटी खिलाफ खड़ा कर यू कारण के मंजूर नक एडवाइजर कैसे कि सब 60 PDA MLAs कांडो ख्रिस्टान आसे और निजर धर्म बजाय रखे कैसे अपनी खान आकाशवाणी कोहिमार दिया खबर शुनी आपनी खान बैठ खबर दो न्यूज ऑन एयर एप और यूट्यूब चैनल AIR न्यूज कोहिमार शुनबार डेपुटी कमिश्नर डिस्ट्रिक्ट इलेक्शन ऑफिसर कोहिमा कुमार रामनिकांत प्रा जनाई दी 700 निशिना पुलिंग टीम कान गाड़ी तो डेपुटी कमिश्नर लगा ऑफिस कॉम्प्लेक्स से अप्रैल 18 और 19 टी पहुंचे के पुल मेटेरियल्स कान जमा कर पहुंचाई दिवला से पुलिंग टीम्स और सिक्योरिटी पर्सनल पुखी के जा लगा गाड़ी खान आराम चाबली दी कारण डी सी और डीईओ इटो दिन दी ट्राफिक रेगुलेशन चलाय दी इटो हिसाब से राजू पॉइंट जंक्शन ओल्ड एनएससी और डी ब्लॉक फाली जाए कि टी सी वि गेट तक तो नो पार्किंग जोन हमले आए वाई जंक्शन डी सी ऑफिस एग्जिट रास्ता तो नो पार्किंग जोन हमले आए नर्थिन जबली गाड़ी खान टी सी वि गेट पर एनएचए की जंक्शन नागा बाजार और सेंसेस पॉइंट तीन पाटी फाली जबली दी डेपुटी कमिश्नर डिस्ट्रिक्ट इलेक्शन ऑफिसर केफरी तमसेवाटी लौखमार एक कोऑर्डिनेशन मीटिंग सिक्योरिटी फोर्स सेक्टर मेजिस्ट्रेट और डिस्ट्रिक्ट एडमिनिस्ट्रेशन आज राखी मानव जमा कर कथा कर लौखमार सेक्टर मेजिस्ट्रेट और सिक्योरिटी ऑफिसर निज ड्यूटी तो मन दिखना पोल समय शांति अवस्था रखी अनुरोध कर मीटिंग ट्राफिक रेगुलेशन और ट्रावल प्लान खान कथा कर यूनियन पब्लिक सर्विस कमीशन सिविल सर्विसेज एग्जामिनेशन 2023 लगा फाइनल रिजल्ट जनाई दी नागालैंड जार्टा एस्पिरेंट खान तुलिनो चेशी अलमियम आइजाक इमसेरुल्ला लंखामर और चुपानम्बा बी छांगरा प्रेस्टिजियस एग्जाम पास हुए कमिया फुआखानी कंग्रेचुलेट कर चीफ मिनिस्टर फियरियोर कैसे नागालैंड कारण बेसि खुशी समय एक और तकते देश लगा सेवा कमिया हमें उश कर नागालैंड स्टेट डिपार्टमेंट अफ हेल्थ और फैमिली वेलफेयर पब्लिक हेल्थ एडवाइजरी तो स्टेट लगा अलग अलग जगह इतना गरम मौसम हर पर दुख उड़ाई दिया पानी बेसि खाली और पियाज नागिले भी पानी खाली और पानी बुखी के पेड़ एडवाइस दी घर बनाई थे लिम्बू पानी पदम मिल्क और फ्रूट जूस कानी निमक मिला के खाली रिकमेंड कर पानी बेसि थे फ्रूट्स और वेजिटेबल्स कान वाटरमेलन और कम्बर निशिना खाली कैसे इधर मिला के मानुखान गांव पूरा भल बन कर ढीला कपड़ा हल्का रंग कटन कपड़ा पिंधी अम्ब्रेलास नपी पिंधी धूप दी जा समय जोता पिंधी एडवाइस दी इतर लोकल हवापानी खबर खान रेडियो टेलीविजन न्यूज पेपर्स और इंडिया मेटेरियोलॉजिकल डिपार्टमेंट दिया खान ऊपर हुशियार थी दरकार जाना गरम मौसम दी बाहर ना जाए पारियाडक घर भर बहुत एडवाइस दी जी बाहर जा कम ऊल्ई जाले पारियाडक दिन ठंडा समय रिकमेंड कर ठंडा पानी दी थी विचार रखे फेन्स और स्प्रे बटल्स चला और पिज्जा कपड़ा नहली आइस टावल्स चला तो गांव ठंडा कर सबसे भल रास्ता आए इम्प्लयर्स और वर्कार्स कारण एडवाइजरी दी ठंडा पानी खाली और धूपरा बचा रखा जगह काम कर दिन लगा ठंडा समय डांगर काम खान कर बार बार আৰু বেছি বাৰ দেৰি তাক আৰাম কৰি বুলি কৈ দিছে। এমপ্লয়ীৰ লগতে ৱৰ্কাৰ্ছ কান অফিচাৰ লগতে ভাল বা আদাত কৰি দিবলৈ আৰু গৰম মৌচুম লগতে জৰীয়া বীমাৰ কিছাম খান পাইচান কৰিবলৈ শিকাই দিবলৈ কৈছে। খবৰ চেষ্টি হেডলাইন চুবাৰা জনাই আছে। প্ৰাইম মিনিষ্টাৰ আৰু ছিনিয়ৰ বিজেপি লিডাৰ নৰেন্দ্ৰ মোদী বা কৈছে কংগ্ৰেছ আৰু ইতিলুকুটি ছাতিয়া খান বা নিজৰ পলিটিকেল লাভ কাৰণে কনষ্টিটিউশ্যনটো হাতিয়াৰ হিচাপে চলাবলৈ কোচিছ কৰি আছে। AICC জেনেৰেল ছেক্ৰেটাৰী আৰ এছ সূৰ্যেৱালা বা কৈছে ইণ্ডিয়া লগা কনষ্টিটিউশ্যনৰ এথেলছ প্লুৰেলিজম ডাইভাৰ্চিটি আলগ আলগ ইথনিচিটি খানটো বিজেপি আৰু আৰ এছ এছ লগা হামলা নীতি দি থাকি আছে। আহি থাকে লোকসভা ইলেকশ্যনটি ভাগ নালৈ কিন্তু হাতে থাকে বুলি সব কর্মীক বসিখান লগা আম খান পৰা ফেচলা বনাইছে আৰু ইউনিয়ন পাব্লিক সার্ভিস কমিশন এক্সামিনেশ্যন 2023 নাগালেণ্ড পৰা চাৰজনে পাছ হৈছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমানটি শেষ কৰি আছে। আপুনি কাৰণে ভাল ৰাতি হবি।